Ella, Akashvani. বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, বিভিন্ন বিষয় লৈ বিৰোধী দলৰ হুলস্থুলৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি বিয়লি বিহাৰৰ সীতামঢ়ী জিলাৰ পুনৌৰা ধামত দেৱী সীতাৰ মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 10 আগষ্টত অমৃতসৰ আৰু কাটৰাৰ শ্ৰীমাতা বৈষ্ণোদেৱীৰ মাজত চলিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীখন ভাৰ্চুৱেল মাধ্যমেৰে মুকলি কৰিব। আৰু কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই বছৰৰ শেষৰ ফালে ভাৰতৰ পৰিবহণ আৰু আনুষংগিক ব্যয় 9% হ্ৰাস পাব বুলি আস্থা প্ৰকাশ কৰিছে। বিভিন্ন বিষয় লৈ বিৰোধী দলৰ হুলস্থুলৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। প্ৰথমবাৰৰ বাবে সদন স্থগিত ৰখাৰ পাছত দিনৰ 12 বজাত সদনৰ বৈঠক পুনৰ আৰম্ভ হোৱাৰ পাছত বিহাৰৰ নিৰ্বাচনী তালিকাৰ পুনৰীক্ষণ সন্দৰ্ভত আলোচনাৰ দাবীত বিৰোধী দলৰ সদস্যসকলে পুনৰ শ্লোগান দিবলৈ আৰম্ভ কৰে। সদনত প্ৰশ্নকাল আৰম্ভ কৰিবলৈ চেষ্টা কৰা হয় যদিও বিৰোধী দলৰ সদস্যসকলে কোলাহলপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত সভাপতিয়ে সদনৰ বৈঠক দিনটোৰ বাবে স্থগিত ৰাখে। ইয়াৰ পূৰ্বে আজি পুৱা সদনৰ বৈঠকৰ আৰম্ভণিতে ভাৰত ত্যাগ আন্দোলনৰ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। উপ সভাপতি হৰিবংশে কয় যে কাইলৈ ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনৰ 83 বছৰ সম্পূৰ্ণ হ'ব। 1942 চনত মহাত্মা গান্ধীয়ে আৰম্ভ কৰা এই আন্দোলনে ব্ৰিটিছ উপনিৱেশিক শাসনৰ অন্ত পেলোৱাৰ এক নিৰ্ণায়ক আৰু শক্তিশালী ভূমিকা পালন কৰিছিল। উপ সভাপতিগৰাকীয়ে লগতে কয় যে ৰাজনৈতিক দলসমূহৰ পৰা বিভিন্ন বিষয়ৰ সৈতে জড়িত 20 জানখন জাননী লাভ কৰিছিল যদিও ৰায়দানৰ উদ্ধৃতি দি জাননী নাকচ কৰা হয়। তেওঁ বিৰোধী দলৰ সদস্যসকলক পুনৰ নিজৰ আসনলৈ ঘূৰি গৈ সদনৰ কাৰ্যক্ৰমণিকা সুচাৰুৰূপে চলোৱাত সহায় কৰিবলৈ আহান জনায়। শ্ৰীহৰিবংশে লগতে কয় যে এই হুলস্থুলীয়া পৰিৱেশৰ ফলত সদনে 56 ঘণ্টাৰো অধিক সময় হেৰুৱাইছে। ইয়াৰ পাছতো পৰিৱেশ একেই থকাৰ পৰিপ্ৰেক্ষিতত উপ সভাপতিয়ে সদন দিনৰ 12 বজালৈকে স্থগিত ৰাখে। ইফালে বিভিন্ন বিষয় লৈ বিৰোধী দলৰ হুলস্থুলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভা দিনৰ 3 বজালৈ স্থগিত ৰখা হৈছে। প্ৰথমবাৰৰ বাবে সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী দলৰ সদস্যসকলে বিহাৰৰ নিৰ্বাচনী তালিকাৰ পুনৰীক্ষণ সন্দৰ্ভত আলোচনাৰ দাবীত বিৰোধী দলৰ সদস্যসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। প্ৰিজাইডিং বিষয়া কৃষ্ণ প্ৰসাদ তিন্নেটিয়ে বিৰোধী দলৰ সদস্যসকলক নিজৰ আসনলৈ যাবলৈ অনুৰোধ কৰে। বিৰোধী দলৰ সদস্যসকলৰ আচৰণ আপত্তিজনক বুলিও তেওঁ কয়। ইয়াৰ পাছতো পৰিৱেশ একেই থকাত সদন বিয়লি 3 বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত ভাৰত ত্যাগ আন্দোলনৰ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। লগতে এই সপ্তাহতে নতুন দিল্লীত দেহাৱসান ঘটা প্ৰাক্তন সদস্য সত্যপাল মালিকলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি বিয়লি বিহাৰৰ সীতামঢ়ী জিলাৰ পনৌৰা ধামত দেৱী সীতাৰ মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব। বৈদিক মন্ত্ৰৰ জপেৰে মন্দিৰৰ আধাৰশিলা স্থাপন আৰু ভূমিপূজন কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সমাৱেশতো ভাষণ দিব। শ্ৰীশ্বাহে সীতামঢ়ীৰ পৰা ভিডিঅ' কনফাৰেন্সিংযোগে সীতামঢ়ী নতুন দিল্লী অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰাও পতাকা জোকাৰি মুকলি কৰিব। ইয়াৰ দ্বাৰা বিহাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চলৰ মাজেৰে নতুন দিল্লী আৰু সীতামঢ়ীৰ মাজত পোনপটীয়া ৰেল সংযোগৰ ব্যৱস্থা হ'ব। উল্লেখযোগ্য যে সমগ্ৰ মন্দিৰ পৰিচালনাৰ বাবে অযোধ্যা মন্দিৰ ট্ৰাষ্টৰ দৰে শ্ৰীজানকী জন্মভূমি পনৌৰা ধাম মন্দিৰ ন্যাস সমিতি নামৰ এটা ট্ৰাষ্ট গঠন কৰা হৈছে। পনৌৰা ধামত 169 ফুটতকৈও ওখ মন্দিৰ নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। 50 একৰ মাটিকালিত বিস্তৃত মন্দিৰ চৌহদটোৰ নিৰ্মাণ প্ৰায় 883 কোটি টকা ব্যয়েৰে সম্পূৰ্ণ হ'ব। অযোধ্যাৰ ৰাম মন্দিৰৰ দৰে নতুন জানকী মন্দিৰো নিৰ্মাণ কৰা হ'ব। এই মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হলে মিথিলাবাসীৰ বহুদিনীয়া আশা পূৰণ হ'ব বুলি আশা কৰা হৈছে। আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অযোধ্যা, কাশী, জনকপুৰ আৰু দক্ষিণ ভাৰতকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সাধু সন্তসকল উপস্থিত হৈছে। সীতামঢ়ী, জনকপুৰ আৰু সমগ্ৰ মিথিলাঞ্চল অঞ্চলত এক উত্তেজনা আৰু উদযাপনৰ পৰিৱেশ বিৰাজ কৰিছে। ভূমি পূজনৰ বাবে 21খন তীৰ্থস্থানৰ মাটি আৰু 31খন নদীৰ পানী অনা হৈছে। পাটনাৰ মহাবীৰ মন্দিৰত প্ৰস্তুত কৰা লাডু এই অনুষ্ঠানত বিতৰণ কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 10 আগষ্টত অমৃতসৰ আৰু কাটৰাৰ শ্ৰীমাতা বৈষ্ণোদেৱীৰ মাজত চলিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীখন ভাৰ্চুৱেল মাধ্যমেৰে মুকলি কৰিব। কাটৰাৰ শ্ৰীমাতা বৈষ্ণোদেৱী মন্দিৰৰ পৰা অমৃতসৰলৈ 26406 নম্বৰৰ আৰু 26405 নম্বৰৰ বন্দে ভাৰত ৰেলগাড়ীখন অমৃতসৰৰ পৰা কাটৰাৰ শ্ৰীমাতা বৈষ্ণোদেৱী মন্দিৰলৈ মঙলবাৰৰ বাদে সপ্তাহৰ 6 দিন চলিব বুলি জম্মু ৰেল সংমণ্ডলৰ এগৰাকী জ্যেষ্ঠ বিষয়াই আকাশবাণীৰ জম্মুৰ সংবাদদাতাক জনাইছে। 26406 নম্বৰৰ ৰেলখনে পুৱা 6:40 কাটৰা ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰি দিনৰ 12:20 অমৃতসৰ ষ্টেচনত উপস্থিত হ'ব। এই একেখন ৰেল অমৃতসৰৰ পৰা বিয়লি 4:25 যাত্ৰা আৰম্ভ কৰি নিশা 10 বজাত কাটৰা ষ্টেচনত উপস্থিত হ'ব। ইফালে উত্তৰ ৰেলৱে সামগ্ৰী পৰিবহণৰ বাবে কাশ্মীৰ উপত্যকাত অনন্তনাগ ষ্টেচন মুকলি কৰিছে। এটা বিবৃতিত ৰেলৱে কৈছে যে কাশ্মীৰ উপত্যকাত অৰ্থনৈতিক কাৰ্য বৃদ্ধিৰ বাবে উৎসাহ যোগাবলৈ উত্তৰ ৰেলৱে সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত আনুষ্ঠানিকভাৱে অনন্তনাগ ষ্টেচন মুকলি কৰিছে। এই ষ্টেচনটোৱে সমগ্ৰ কাশ্মীৰ উপত্যকাত ব্যৱসায়িক ক্ষেত্ৰত নতুন আৰু দক্ষ পৰিবহণ বিকল্পৰ সূচনা কৰিছে। অনন্তনাগ ষ্টেচনটোৱে প্ৰতিদিনে পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ ৰেলৱে ট্ৰেকৰ মাজেৰে সকলো ধৰণৰ সামগ্ৰীৰ পৰিবহণ পৰিচালনা কৰিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই বছৰৰ শেষৰ ফালে ভাৰতৰ পৰিবহণ আৰু আনুষংগিক ব্যয় 9% হ্ৰাস পাব বুলি আস্থা প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এটা ব্যক্তিগত নিউজ চেনেলৰ উদ্যোগত অনুষ্ঠিত এখন সন্মিলনত ভাষণ দি শ্ৰীগাডকাৰীয়ে দেশৰ আন্তঃগাঁথনি যথেষ্ট উন্নতি ঘটাৰ বাবে এই হ্ৰাস সম্ভৱ হ'ব বুলি কয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পৰিবহণ আৰু আনুষংগিক ব্যয়ৰ এই হ্ৰাসে দেশৰ ৰপ্তানি খণ্ডক এক বৃহৎ গতি প্ৰদান কৰিব, যাৰ ফলত ৰপ্তানি 1.5 গুণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। শ্ৰীগাডকাৰীয়ে কয় যে কৃষি আৰু মিত্ৰ খণ্ডৰ বৃদ্ধি চৰকাৰৰ বিশেষ অগ্ৰাধিকাৰৰ অন্তৰ্গত। এই খণ্ডৰ বৃদ্ধিয়ে মুঠ ঘৰুৱা উৎপাদনত যথেষ্ট অৰিহণা যোগাব বুলিও তেওঁ কয়। সাৰৰ চোৰাং কাৰবাৰ আৰু মজুতকৰণ ৰোধ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। লোকসভাত আজি শূন্যকালীন ঘণ্টাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই এইদৰে কয়। শ্ৰীনাড্ডাই কয় যে সাৰক অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে ঘোষণা কৰা হৈছে। সাৰ নিয়ন্ত্ৰণ আদেশ FCO 1985 আৰু সাৰ পৰিবহণ নিয়ন্ত্ৰণ আদেশ 1973ৰ অধীনত সাৰক অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে ঘোষণা কৰা হৈছে। বাংলাদেশৰ গাজীপুৰ চহৰত কালি নিশা দুৰ্বৃত্তই ডিঙি চেপি এগৰাকী সাংবাদিকক হত্যা কৰে। ইয়াৰ পূৰ্বে কালি বিয়লি সাংবাদিকগৰাকীয়ে সেই স্থানৰ পৰা পদপথৰ ব্যৱসায়ী আৰু স্থানীয় দোকানসমূহৰ পৰা বলপূৰ্বক ধন দাবীৰ ভিডিঅ' ফেচবুকযোগে প্ৰচাৰ কৰিছিল। বাংলাদেশৰ বাতৰি কাকত মালিক সংস্থাই এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে দেশখনত সংবাদ মাধ্যমৰ স্বাধীনতা আৰু সাংবাদিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিছে। এটা বিবৃতিত কালি সংস্থাটোৱে কয় যে বাংলাদেশৰ জনসাধাৰণে যোৱা জুলাই মাহত দেশখনত হোৱা গণবিক্ষোভৰ জৰিয়তে এখন মুক্ত আৰু গণতান্ত্ৰিক সমাজ নিৰ্মাণৰ আশা কৰিছিল। আমি এই গণবিক্ষোভৰ জৰিয়তে বিশ্বাস কৰিছিলো যে দেশখনত মৌলিক অধিকাৰৰ লগতে সংবাদ মাধ্যমৰ পূৰ্ণ স্বাধীনতা থাকিব, কিন্তু দুৰ্ভাগ্যবশতঃ এটা বছৰৰ ভিতৰতে সেই আশা মষিমূৰ হৈছে বুলিও সংস্থাটোৱে প্ৰকাশ কৰে। চেন্নাইত অনুষ্ঠিত সন্মানীয় কোৱাণ্টো বক্স চেন্নাই গ্ৰেণ্ডমাষ্টাৰ্ছ 2025 প্ৰতিযোগিতাত বিশ্বৰ 5ম স্থানৰ খেলুৱৈ অৰ্জুন এৰিগাইচি আৰু জাৰ্মান গ্ৰেণ্ডমাষ্টাৰ ভিনচেণ্ট কেইমাৰে বিজয়েৰে নিজৰ অভিযানৰ আৰম্ভণি কৰিছে। গ্ৰেণ্ডমাষ্টাৰ প্ৰণৱ 5ম আৰু কাৰ্তিকেয়ান মুৰালীৰ মাজত খেলখন ড্ৰ হয়। বিশ্বৰ 6 নম্বৰ স্থানৰ প্ৰাক্তন অনিশ গিৰি আৰু আমেৰিকাৰ গ্ৰেণ্ডমাষ্টাৰ ৰে ৰবছনৰ খেলখন ড্ৰ হোৱাৰ লগতে ভাৰতৰ বিদিত গুজৰাটী আৰু ডাচ গ্ৰেণ্ডমাষ্টাৰ জৰ্ডেন ভান ফৰেষ্টৰ মাজত হোৱা খেলখনো ড্ৰৰে অন্ত পৰে। চেলেঞ্জাৰ্ছ শাখাত শীৰ্ষস্থানীয় ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰসকলেও অন্য খেলুৱৈক প্ৰত্যাহ্বান জনায়। বিভিন্ন বিষয় লৈ বিৰোধী দলৰ হুলস্থুলৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি বিয়লি বিহাৰৰ সীতামঢ়ী জিলাৰ পুনৌৰা ধামত দেৱী সীতাৰ মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 10 আগষ্টত অমৃতসৰ আৰু কাটৰাৰ শ্ৰীমাতা বৈষ্ণোদেৱীৰ মাজত চলিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীখন ভাৰ্চুৱেল মাধ্যমেৰে মুকলি কৰিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই বছৰৰ শেষৰ ফালে ভাৰতৰ পৰিবহণ আৰু আনুষংগিক ব্যয় 9% হ্ৰাস পাব বুলি আস্থা প্ৰকাশ কৰিছে।